জখৰিয়া ভাৱবাদীৰ পুস্তক 9 অধ্যায়। ইজৰাইলৰ শত্ৰুবোৰে ভোগ কৰিবলগীয়া দণ্ড। অভিষিক্তজনাৰ আগমন। হৰ্দক দেশৰ বিৰুদ্ধে জিহুৱাৰ বাক্য হ'ল আৰু ধৰ্মৰ চক্ৰত তেওঁ আশ্ৰয় হ'ল, কিয়নো ইজৰাইলৰ আটাই ফৈদৰ ওপৰত থকাৰ দৰে মনুষ্য জাতিৰ ওপৰত জিহুৱাৰ দৃষ্টি হ'ব আৰু ধৰ্মৰ চক্ৰৰ সীমাত থকা হমাটোৰ আশ্ৰয় হ'ব। চিদুনে সৈতে তিৰু হ'ব যদিও সিহঁত বৰ জ্ঞানী। তীৰে নিজৰ বাবে দৃহ কোট সাজিলে আৰু ধূলিৰ দৰে ৰূপ আৰু বাটৰ বোকাৰ দৰে উত্তম সোণ দম কৰিলে। চোৱা, প্ৰভুৱে তাইৰ আধিপত্য আঁতৰাব আৰু সমুদ্ৰত থকা তাইৰ পৰাক্ৰম নষ্ট কৰিব আৰু তাইক অগ্নিৰ দ্বাৰাই গ্ৰাহিত কৰা হ'ব। ইয়াকে দেখি অস্কিলোনে ভয় কৰিব আৰু ঘচায়ো দেখি গাজায়ো অত্যন্ত কঁপিব। ইক্ৰুণ তাই আশা সৎবুদ্ধি হ'ব, কিয়নো তাই আশা ভূমি লাজ দিওঁতা হ'ব। ঘচাৰ পৰা ৰজা লুপ্ত হ'ব আৰু কোনেও অস্কিলোনত বাস নকৰিব। এক অচিনাকি জাতিয়ে অশ্বদূতত বাস কৰিব আৰু মই পলেষ্টিয়াসকলৰ গৰ্ব বিচ্ছিন্ন কৰিম আৰু মই তেওঁ মুখৰ পৰা তেওঁ পান কৰা তেজ আৰু তেওঁ দাঁতৰ মাজৰ পৰা তেওঁৰ ঘিনলগীয়া প্ৰসাদ আঁতৰাই দিম। তেতিয়া তেওঁ আমাৰ ঈশ্বৰৰ পক্ষে অৱশিষ্ট লোক হ'ব, তেওঁ যিহুদাত প্ৰধান লোক বুলি গণিত হ'ব আৰু ইক্ৰুণৰ জিবুচিয়াৰ স্বৰূপ হ'ব। কোনেও মাজেদি অহা যোৱা কৰিব নোৱাৰাকৈ মোৰ বংশৰ চাৰিওফালে সৈন্য সামন্তৰ বিৰুদ্ধে মই চাউনি পাতিম। তেতিয়া কোনো অত্যাচাৰী লোক তেওঁলোকৰ মাজেদি পুনৰাই যাব নোৱাৰিব, কাৰণ নিজ চকুৰে এতিয়া মই দৃষ্টি কৰিলোঁ। হে চিয়োন জীয়াৰী, অতিশয় উল্লাস কৰা! হে জেৰুচালেম জীয়াৰী, জয়ধ্বনি কৰা! চোৱা, তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে। তেওঁ ন্যায় পৰিত্ৰাণযুক্ত আৰু নম্ৰ। তেওঁ গাধত গাধীৰ পোৱালিতে উঠি আহিছে। মই ইফমিয়ৰ পৰা ৰথ আৰু জেৰুচালেমৰ পৰা ঘোঁৰা উচ্ছন্ন কৰিম আৰু যুদ্ধৰ ধনু উচ্ছন্ন কৰা হ'ব, কিয়নো তেওঁ জাতিবোৰক শান্তিৰ কথা ক'ব। তেওঁ ৰাজ্য সমুদ্ৰৰ পৰা সমুদ্ৰলৈকে আৰু নদীৰ পৰা পৃথিৱীৰ অন্তলৈকে হ'ব। আৰু তোমাৰ বিষয় হ'লে তোমাৰে সৈতে স্থাপন কৰা নিয়মটিৰ তেজৰ গুণত পানী নথকা গাঁতৰ পৰা মই তোমাৰ বন্দিয়াবোৰক মোকলালোঁ। হে আশা কৰা বন্দিয়াসকল, তোমালোকে উলটি সংৰক্ষিত দুৰ্গলৈ আহা। মই আজিয়েই প্ৰকাশ কৰিছোঁ যে মই তোমাক দুগুণ মংগল দান কৰিম। কিন্তু মই যিহুদাক মোৰ পক্ষে ধনুৰ স্বৰূপে ভিৰালোঁ, ইফ্ৰমীয় কাঁড় স্বৰূপে গুণত জুৰিলোঁ। হে চিয়োন, তোমাৰ সন্তানসকলৰ বিৰুদ্ধে তোমাৰ সন্তানসকলক মই উচতাম আৰু গ্ৰীকসকল, মই তোমাক এজন বীৰৰ তৰোৱাল স্বৰূপে কৰিম। জিহুৱাই তোমালোকৰ ওপৰত দেখা দিব আৰু তেওঁ কাঁড় বিজুলীৰ নিচিনাকৈ ওলাব। প্ৰভু জিহুৱাই শিঙা বজাব আৰু দক্ষিণ অঞ্চলৰ বা মাৰলি বায়ুস্বৰূপ ৰথত গমন কৰিব। বাহিনীসকলৰ জিহুৱা তোমালোকৰ ঢালস্বৰূপ হ'ব আৰু তেওঁলোকে শত্ৰুৰ মঙ্গ খাব। ফিংগাৰ হিল স্বৰূপে সিহঁতক ভৰিৰ তলত গচকিব। তেতিয়া তেওঁলোকে সিহঁতৰ তেজ পান কৰিব আৰু দাক্ষাৰক পান কৰি গোলমাল কৰাৰ দৰে গোলমাল কৰিব আৰু তেজ ৰখা পাত্ৰৰ নিচিনাকৈ তেওঁলোক তেজেৰে পূৰ হ'ব আৰু যজ্ঞবেদীৰ চাৰি চুকৰ নিচিনা হ'ব। সেইদিনা তেওঁলোকৰ ঈশ্বৰ জিহুৱাই নিজৰ মেৰ ছাগৰ জাকস্বৰূপ প্ৰজা বুলি তোমালোকক উদ্ধাৰ কৰিব, কিয়নো তেওঁলোক দেশৰ ওপৰত তেওঁ কিৰীতি এটি জকমকোৱা মুকুতাস্বৰূপ হ'ব, কাৰণ তেওঁ মংগল কেনে মহৎ আৰু তেওঁ সৌন্দৰ্য বা কেনে মহৎ। শস্যই যুৱাসকলক আৰু নতুন দাক্ষাৰখে যুৱতীসকলক সতেজ কৰিব।